এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে। কাৰ্গিল যুদ্ধত অসীম বীৰত্বৰে যুঁজি দেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ জোৱানসকলৰ সোঁৱৰণত আজি বিজয় দিৱস উদযাপন। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীত নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। আকাশবাণীৰ অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে ইয়াৰ প্ৰাসংগিকতা থাকিব বুলি সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ৰ মন্তব্য। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতৰ দ্বিতীয় ইনিংছত শোচনীয় আৰম্ভণি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। 1999 চনৰ কাৰ্গিল যুদ্ধ সোঁৱৰি আজি দেশজুৰি কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানতো শ্বহীদ সেনা জোৱানসকলক সোঁৱৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। গুৱাহাটীৰ দীঘলীপুখুৰীৰ ৰাজ্যিক যুদ্ধ স্মাৰকত শ্বহীদ স্মৰণ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই দেশৰ হকে পৰম বীৰত্বৰে যুঁজ দিয়া সাহসী জোৱানসকলক স্মৰণ কৰে। কাৰ্গিল যুদ্ধৰ গুৰুত্বৰ কথা উল্লেখ কৰি শ্ৰীআচাৰ্যই অতি প্ৰতিকূল পৰিৱেশত সেনাবাহিনীয়ে পাকিস্তানৰ বিৰুদ্ধে যুঁজ দি জয়লাভ কৰাৰ বীৰগাথাত আলোকপাত কৰে। ৰাজ্যপালগৰাকীয়ে কেপ্টেইন বিক্ৰম বাট্টা, কেপ্টেইন জিণ্টু গগৈ আৰু অন্যান্য শ্বহীদসকলৰ ত্যাগে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি প্ৰকাশ কৰে।
कारगिल विजय दिवस के अवसर पर जो आज हम विजय का बहुत गौरवपूर्ण उच्चारण कर रहे हैं, जिसके कारण आज ये गौरव हमें प्राप्त हुआ है, उन वीर सपूतों को जिन्होंने अपना सब कुछ बलिदान कर दिया हमारे आज के दिन के, मैं उनको अपना नमन अर्पित करता हूं, उनका अभिनंदन करता हूं।
অনুষ্ঠানত বীৰ শ্বহীদ জিণ্টু গগৈৰ মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। গোলাঘাট জিলাৰ খুমটাইত আজি দিনজোৰা কাৰ্যসূচীৰে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয়। জাচিংপাল লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু শ্বহীদ জিণ্টু গগৈৰ পৰিয়ালৰ সহযোগত শ্বহীদৰ সমাধি ক্ষেত্ৰত এই দিৱস উদযাপন কৰা হয়। গোলাঘাট জিলাৰ প্ৰাক্তন সৈনিকসকলৰ লগতে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই শ্বহীদ জিণ্টু গগৈৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনায়। কাৰ্গিল যুদ্ধৰ শ্বহীদ শিলচৰৰ নন্দচান সিংহৰ শ্বহীদবেদীত আজি মন্ত্ৰী কৌশিক ৰায়ৰ লগতে বিজেপিৰ নেতাকৰ্মী তথা জনসাধাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বছৰ বয়সতে দেশ মাতৃৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদ জোৱানগৰাকীৰ মাতৃক সম্বৰ্ধনাও জনোৱা হয়। কাছাৰ জিলা বিজেপিয়ে আজি সন্ধিয়া শিলচৰত এটা সমদল উলিয়ায়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে নেতৃত্ব দিয়া এই সমদলত ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। শ্ৰীভূমি জিলাত নেহৰু যুৱ কেন্দ্ৰ আৰু ভূমিকা সাংস্কৃতিক সংগঠনৰ উদ্যোগত চহৰখনৰ শম্ভুসাগৰ পাৰ্কত বিজয় দিৱস উপলক্ষে স্মৃতি তৰ্পণ, দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰা হয়। বজালী জিলাৰ অকয়াত নন্দচুপা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত গাঁওখনৰ প্ৰাক্তন সৈনিক আৰু স্থানীয় ৰাইজৰ সহযোগত কাৰ্গিল যুদ্ধত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদসকলৰ সোঁৱৰণত বিজয় দিৱস পালন কৰা হয়। জিলাখনৰ বায়ুসেনাৰ প্ৰাক্তন সৈনিক বীৰেণ সিংহই এগচি বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰাৰ লগতে কাৰ্গিল বিজয় দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। উল্লেখযোগ্য যে 1999 চনৰ পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা কাৰ্গিল যুদ্ধত ভাৰতে জয়লাভ কৰা আজি 26 বছৰ সম্পূৰ্ণ হৈছে। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ৰাজ্যসভাত এই সন্দৰ্ভত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাজ্যখনত 13 আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি কৰা হয়। এই অনুসৰি 2026 চনৰ 13 ফেব্ৰুৱাৰী পৰ্যন্ত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বাহাল থাকিব। উল্লেখযোগ্য যে গোষ্ঠীগত সংঘৰ্ষক লৈ মণিপুৰৰ পৰিস্থিতি অস্থিৰ হৈ পৰাৰ পাছত যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰিছিল। ইয়াৰ 4 দিন পাছতে অৰ্থাৎ 13 ফেব্ৰুৱাৰীত কেন্দ্ৰই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে। সংবিধানৰ নীতি অনুসৰি ৰাষ্ট্ৰপতি শাসন প্ৰথম অৱস্থাত ছমাহৰ বাবে বলবৎ কৰা হয় আৰু সংসদৰ অনুমোদন ক্ৰমে ছমাহৰ ব্যৱধানত 3 বছৰলৈ এই ম্যাদ বৃদ্ধি কৰিব পাৰি। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান অহা নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। 116 বিঘা ভূমি সামৰি নিৰ্মীয়মান এই উদ্যানত শ্বহীদ স্মাৰকৰ লগতে দেশৰ ভিতৰতে অন্যতম সুউচ্চ স্তম্ভ আৰু শ্বহীদৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে। মন্ত্ৰী অতুল বৰাই আজি এই নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই উদ্যান আৰু স্মাৰকে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰাত সহায় কৰিব। এই প্ৰকল্পৰ ৰূপায়ণে অসম আন্দোলনৰ বীৰ শ্বহীদসকলক মৰ্যাদা প্ৰদানৰ লগতে ঐতিহাসিক অসম চুক্তিৰ দফাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰী বৰাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যও স্মাৰক ক্ষেত্ৰখন পৰিদৰ্শন কৰে। এই স্মাৰক ক্ষেত্ৰ আৰু উদ্যানত শ্ৰব্য আৰু পোহৰ প্ৰদৰ্শন, চাইকেল ট্ৰেক, খাদ্যথলী আৰু বিভিন্ন আধুনিক ব্যৱস্থা ৰখা হৈছে। 500গৰাকী ব্যক্তি বহিব পৰা প্ৰেক্ষাগৃহ আৰু 1000 লোকে আসন গ্ৰহণ কৰিব পৰা বিথিকাও স্মাৰক ক্ষেত্ৰখনত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে অসম আন্দোলনৰ 860গৰাকী শ্বহীদৰ ভিতৰত সকলোৰে আলোকচিত্ৰ পোৱা হোৱা নাই, সেয়েহে জিলা আয়ুক্তসকলক শ্বহীদৰ পৰিয়ালক সাক্ষাৎ কৰি আলোকচিত্ৰ সংগ্ৰহ কৰিবলৈ কোৱা হৈছে বুলি মন্ত্ৰী বৰাই জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
আকাশবাণীৰ সঞ্চালক প্ৰধান ডঃ প্ৰজ্ঞা পালিৱাল গৌড়ে আজি গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। ডঃ গৌড়ে কয় যে অনুষ্ঠান সূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ প্ৰাসংগিকতা থাকিব। আকাশবাণীৰ সংগীতানুষ্ঠানৰ দৰে অনুষ্ঠানসমূহ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আয়োজন কৰিবলৈ সঞ্চালক প্ৰধানগৰাকীয়ে পৰামৰ্শ দিয়ে। নতুন নতুন অনুষ্ঠানেৰে শ্ৰোতাৰ সংখ্যা আৰু বিজ্ঞাপনৰ আয় বৃদ্ধি কৰাটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি ডঃ গৌড়ে মন্তব্য কৰে।
What is the idea? To make it more popular. Have new artists, have new dancers, artists, singers, and therefore that 5 lakh is not a small amount. You can judiciously use it. The only thing is you have to, recently there was this, that's why I came on National Broadcasting Day. Shillong Kendra organized a very good, you know, cultural program of this concert. And it was all the youngsters were there, young bands. And you should have seen the response of the youngsters, the audience that they were there. So that type of programming we need. And when you organize this program, maybe some of you can make an SOP. You can ask someone to make an SOP for organizing a program, concert. What all should it include? That is very essential.
অসম আৰু মেঘালয়ত 5-দিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে সঞ্চালক প্ৰধানগৰাকীয়ে ইয়াৰ আগতে পৰহি মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম কাজৰ পৰ্যালোচনা কৰে। আজি পুৱাৰ ভাগত তেওঁ কামাখ্যা মন্দিৰলৈ গৈ দেৱীৰ আশীষ গ্ৰহণ কৰে। গুৱাহাটী মহানগৰৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ ভিৰ হ্ৰাস কৰি মহানগৰখনৰ পৰিবহণ ব্যৱস্থা সুচল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে ফাঁচী বজাৰৰ পুৰণি কাৰাগাৰ চৌহদত 2700 বৰ্গমিটাৰ এলেকাজুৰি এটা পাৰ্কিং জোন নিৰ্মাণ কৰি আছে। এই ব্যৱস্থাই জনসাধাৰণক যান জঁটৰ সমস্যাৰ পৰা সকাহ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ যান বাহন চলাচল ব্যৱস্থাৰ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। আসাম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডক ৰাজ্য চৰকাৰ আৰু অন্য সহযোগীসকলৰ যৌথ প্ৰচেষ্টাৰ কোম্পানী হিচাপে গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰে। তেওঁ কয় যে এই কোম্পানীটোৱে কেন্দ্ৰীয় চৰকাৰে ঘোষণা অনুযায়ী নামৰূপত এমনিয়া ইউৰিয়া চৌহদ স্থাপনৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব। এই প্ৰতিষ্ঠানে অসমক দেশৰ শীৰ্ষৰ 5খন ৰাজ্যৰ অন্যতম ৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পৰ্যটন বিভাগৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ লগতে আন আঁচনিসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। ডিব্ৰুগড়ত 30 অক্টোবৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। নগাঁও জিলাৰ হাতীচুং মৌজাৰ 2টা স্থানত উচ্ছেদ অভিযান চলোৱাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। ইতিমধ্যে নগাঁও সদৰ ৰাজহচক্ৰ বিষয়া সংশ্লিষ্ট অঞ্চলৰ বাসিন্দাসকললৈ জাননী জাৰি কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে হাতীচুং মৌজাৰ গৰৈমাৰী পথাৰ, কিছামটৰ 72 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ লগতে বগৰীগুৰি পাম কিছামটৰ 62 আৰু 63 নম্বৰ চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰিছে। ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় তথা বুৰঞ্জী আৰু পুৰাতত্ব সঞ্চালকালয়ে যুটীয়াভাৱে শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰত আজিৰে পৰা 5-দিনীয়াকৈ পাণ্ডুলিপি সংৰক্ষণ আৰু পুনৰ প্ৰস্তুতকৰণৰ কৰ্মশালাৰ আয়োজন কৰিছে। সত্ৰখনত সংৰক্ষিত আপুৰুগীয়া হাঁচিপাত্ৰৰ পুথিসমূহ বিজ্ঞানসন্মতভাৱে অবিকল ৰূপত সংৰক্ষণৰ লক্ষ্যৰে এই ব্যৱস্থা লোৱা হৈছে। অহা 30 জুলাইলৈকে হ'বলগীয়া কৰ্মশালা আজি ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য ডঃ জিতেন হাজৰিকাই উদ্বোধন কৰে। বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ ভাৰপ্ৰাপ্ত সঞ্চালক ডঃ সংগীতা গগৈয়ে এই কৰ্মশালাত হাঁচিপাত্ৰৰ পুথিসমূহ কিদৰে সংৰক্ষণ কৰিব পাৰি সেই বিষয়ে ব্যাখ্যা কৰে। কৰ্মশালাত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ মায়ামৰা ধৰ্মীয় নামঘৰৰ পৰা বাছনি কৰা 2জনকৈ আৰু বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তামোলপুৰ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। অসম নাট্য সন্মিলন, তামোলপুৰ জিলা প্ৰশাসন, মণিকাঞ্চন কলা কেন্দ্ৰ, আলাই আৰান হাৰিমু আফাদ আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত হৈছিল। আজি সামৰণি অনুষ্ঠানত অংশ লৈ যশস্বী অভিনেত্ৰী অসম গৌৰৱ সন্মানেৰে সন্মানিত হিমা বিশ্বাসে কয় যে এই কৰ্মশালাত ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশনে সমাজলৈ শক্তিশালী বাৰ্তা কঢ়িয়াই আনিছে। গোলকীয় উষ্ণতা বৃদ্ধিক লৈ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা নাটকে সুন্দৰ বাৰ্তা দিছে বুলি তেওঁ উল্লেখ কৰে। অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়ছোৱাত সকলো ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন হোৱাটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি মুখ্য সচিব ড০ ৰবি কোটাই আৰক্ষী আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। মুখ্য সচিবগৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ আলোচনা কৰে। তেওঁ সকলো বিভাগক নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ নিৰ্দেশ দিয়ে।
অসম চৰকাৰৰ খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনৰ অসম প্ৰত্নতত্ব সঞ্চালকালয়ে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃত হোৱাৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে। বিগত বছৰৰ আজিৰ দিনটোতে নতুন দিল্লীত অনুষ্ঠিত ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। এই উপলক্ষে আজি মৈদাম ক্ষেত্ৰত টাই আহোমৰ পৰম্পৰাগত ৰীতি নীতি অনুসৰি বানফি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, যোগেন মোহন, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে এই অঞ্চলৰ যুৱক যুৱতীসকলকো আৰ্থিকভাৱে সবল হোৱাৰ পথ মুকলি কৰিব বুলি পৰিবহণ মন্ত্ৰী যোগেন মোহনে প্ৰকাশ কৰে।
অকল চৰাইদেউ বুলিয়েই নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ কাৰণে আজি দিনটো এক গুৰুত্বপূৰ্ণ দিন। আজিৰ তাৰিখতেই যোৱা 26 জুলাই 2024 ইউনেস্কোৱে আমাৰ চৰাইদেউ মৈদামথলীক ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি দিছিল। আজি বৰ্ষপূৰ্তি অনুষ্ঠান চৰাইদেউ এই মৈদামথলীৰ প্ৰাংগণত আজি আমি মুখ্যমন্ত্ৰী মাননীয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক ইয়াতে প্ৰতিনিধিত্ব কৰি আৰু লগতে আমি মই ITFC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে আৰু স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ইয়াৰ লগতেও দিল্লীৰ পৰা এজন এছিষ্টেণ্ট ডাইৰেক্টৰ ইতিমধ্যে ISI ইয়াতে আহি উপস্থিত হৈছে শৰ্মা, আমাৰ ডাইৰেক্টৰ আৰ্কিঅলজি আছে আৰু লগতে বুৰঞ্জীবী ড০ যোগেন ফুকন ছাৰকে আদি কৰি আমাৰ বহু গণ্য মান্য ব্যক্তি ইয়াত যিসকলে ইয়াতে দীৰ্ঘদিন ধৰি এই মৈদামথলী ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি হ'ব লাগে তেওঁলোকে দাবী কৰি আছিল, তেখেতসকলৰ উপস্থিতিত এখন সুন্দৰ আজি বৰ্ষপূৰ্তি অনুষ্ঠান ইয়াতে হৈ যায়। তাতে সকলো ৰাইজৰ মতামত আৰু বিশেষকৈ আজি সভাত আমি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰথমে কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 ইয়াৰ দৃষ্টিপাতত গ্ৰীষ্মকালীন শিবিৰ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্ৰীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। কোকৰাঝাৰত কাইলৈৰ পৰা 134 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ খেল অনুষ্ঠিত হ'ব। কোকৰাঝাৰত কাইলৈ বিয়লি 4 বজাত হ'বলগীয়া প্ৰথমখন খেলত অসমৰ মৰ্ণিং ষ্টাৰ FC ITBP ফুটবল দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাৰ্বি আংলঙৰ মৰ্ণিং ষ্টাৰ FCয়ে অসমৰ দ্বিতীয়টো দলৰূপে এই ঐতিহাসিক ফুটবল প্ৰতিযোগিতাত অভিষেক কৰাৰ গৌৰৱ অৰ্জন কৰিছে। বড়োলেণ্ড FCয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰথম ক্লাব হিচাপে দুৰাণ কাপত ভাগ লৈছে। ইপিনে মেঘালয়ৰ শ্বিলঙত আজি অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত শ্বিলং লাজং FCয়ে মালয়েছিয়াৰ আৰ্মি ফুটবল দলক 6-0 গোলত পৰাস্ত কৰে। এণ্ডাৰছন তেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে 669 ৰাণত প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ভাৰতে আমালৈ বাতৰি অহাৰ পৰলৈ 2টা উইকেটৰ বিনিময়ত 22 ৰাণ সংগ্ৰহ কৰিছে। ভাৰত ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে এতিয়াও 289 ৰাণত পিছপৰি আছে। এই 5খনীয়া খেলৰ টেষ্ট শৃংখলাত ইংলেণ্ডে 1-2 ফলাফলত আগবাঢ়ি আছে। কাৰ্গিল যুদ্ধত অসীম বীৰত্বৰে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ সোঁৱৰণত আজি বিজয় দিৱস উদযাপন। মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ পুনৰ 6 মাহলৈ বৃদ্ধি। অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতিত গুৱাহাটীত নিৰ্মীয়মান শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। আকাশবাণীৰ অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পাৰিলেহে ইয়াৰ প্ৰাসংগিকতা থাকিব বুলি সঞ্চালক প্ৰধান ড০ প্ৰজ্ঞা পালিৱাল গৌড়ৰ মন্তব্য। আৰু অল্ড ট্ৰেফৰ্ড টেষ্টৰ আজি চতুৰ্থ দিনা ভাৰতৰ দ্বিতীয় ইনিংছত শোচনীয় আৰম্ভণি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।